وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَلَا تَعْضُلُوهُنَّ أَن يَنكِحْنَ أَزْوَاجَهُنَّ إِذَا تَرَاضَوْا بَيْنَهُم بِالْمَعْرُوفِ ذَلِكَ يُوعَظُ بِهِ مَن كَانَ مِنكُم يُؤْمِنُ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ذَلِكُمْ أَزْكَى لَكُمْ وَأَطْهَرُ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে ইয়াৰ পিছত যদি সিহঁতে বিধি মোতাবিক পৰস্পৰে সন্মত হয় তেন্তে স্ত্ৰীসকলে নিজৰ পূৰ্ব স্বামীৰ লগত বিবাহপাশত আবদ্ধ হ'ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পবিত্ৰ আৰু আল্লাহে জানে তোমালোকেহে নাজানা